এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে দীক্ষিতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তিতাবৰ, মৰিয়নী, আমগুৰি আৰু নাজিৰাত প্ৰচাৰ সভাত অংশগ্ৰহণ। কাইলৈ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ বিভিন্ন প্ৰচাৰ সভাত অংশগ্ৰহণৰ কাৰ্যসূচী। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ গোলাঘাট জিলাৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা। ভাৰতীয় জনতা পাৰ্টীৰ আজি 45 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতা কৰ্মীসকললৈ অভিনন্দন। বিশিষ্ট সাহিত্যিক, অভিধান প্ৰণেতা, ভূতত্ববিদ ডঃ প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ হৈ পৰিছে। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰৰ বোকাহোলাৰ চাহ বাগিচাত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। জনসাধাৰণক উদ্দেশ্যে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত অসম তথা উত্তৰ পূৰ্বাঞ্চলক বিশ্বৰ সন্মুখত পৰিচিত কৰোৱাবলৈ ভালেমান পদক্ষেপ লোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ 26 বাৰ অসম ভ্ৰমণে অসমৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহ বিশ্ববাসীক চিনাকি কৰাই দিয়া বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। স্বাধীনতাৰ ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনেহে অসম তথা অসমৰ সংস্কৃতিক যথোপযুক্ত সন্মান আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে। তেওঁ কয় যে পূৰ্বে উগ্ৰপন্থী সমস্যাৰে পূৰ্ণ এখন ৰাজ্য হিচাপে চিহ্নিত অসম বিজেপি চৰকাৰৰ সক্ৰিয় সহযোগত স্থায়ী শান্তি আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ ৰাজ্য হিচাপে পৰিগণিত হৈছে।
আজি আমি সকলোৱে জানো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। আজি সেয়া সকলোৱে মানি লৈছে, সকলোৱে স্বীকাৰ কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাবে কি কৰিলে, যোৱা 2014 চনৰ পৰা ভাৰতৰ কাৰণে তেখেতে কিমান কাম কৰিলে আজি আমি সকলোৱে জানো। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি মৰম কিমান আমি তাকো সকলোৱে দেখিম। কেইদিনমান আগতে মোদী ডাঙৰীয়া যোৰহাটলৈ আহিছিলে। যোৰহাটত মোদী ডাঙৰীয়াই 145 ফুটৰ উচ্চ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্বোধন কৰি থৈ গৈছে। তাৰ আগদিনাখন তেখেতে কাজিৰঙাত ৰাতি আছিলে আৰু অসমৰ জাতীয় সম্পদ কাজিৰঙাত বিশ্ববাসীৰ আগত পুনৰ এবাৰ উপস্থাপন কৰিছিল। আজি আপোনালোকে দেখা পায় যে মোদী ডাঙৰীয়াক টিভিত দেখিলে আপোনালোকে দেখিব যে তেওঁৰ ডিঙিত সদায় অসমীয়া গামোচাখন থাকেই। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিলে আৰু তেখেত অসমলৈ 26 বাৰ আহিলে। অসমক ভাল পোৱা, অসমৰ কাৰণে কাম কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী আগত আমি কাকো দেখা পোৱা নাই। আজি আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আকৌ এবাৰ ভোট দিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মৰিয়নী, নাজিৰা আৰু আমগুৰিতো নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি গোঁসাইগাঁৱত NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলায়। গোঁসাইগাঁও মহকুমাৰ ভাওৰাগুৰি সমূহীয়া ভৱনত আয়োজিত বিজেপি, UPPL আৰু অসম গণ পৰিষদৰ জনসম্পৰ্ক অভিযান কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিছে বুলি দাবী কৰে। বিজেপি নেতৃত্বাধীন NDA সেৱাৰ মনোভাৱেৰে ক্ষমতালৈ আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই সেৱাৰ মনোভাৱে জনসাধাৰণৰ আস্থা আকৌ জয় কৰিব। শিৱসাগৰত মন্ত্ৰী পীযুষ হাজৰিকাই সাফলুটো নামঘৰ প্ৰেক্ষাগৃহ, কুকুৰাচোৱা, চুংগাৰ গাঁও আৰু দিশৌমুখত 3খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নিৰ্বাচনী প্ৰচাৰ চলায়। আনহাতে কাজিৰঙাত বিজেপি প্ৰভাৰী অভিমন্যু সিঙে সাংবাদিকক সম্বোধন কৰি কয় যে বিকাশ আৰু প্ৰগতিক মূল মন্ত্ৰ হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলটোৱে এইবাৰ অসমৰ সংখ্যালঘু লোকসকলকো আকৰ্ষিত কৰিব পাৰিছে। শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত বৰজুলি, দুৰুং, জামুনবিল আৰু ফুলবাৰীকে ধৰি চাহ বাগিচা তথা অন্যান্য অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। মৰিগাঁও জিলা গোটৰ উদ্যোগত জাগীৰোদ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাকোমাকো, দোগাবৰী আৰু হাওলাভেটীত বিজেপিৰ প্ৰচাৰ সভা অনুষ্ঠিত হয়। বাক্সা জিলাৰ ঢেকিয়াজানিত আজি BTRৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাবা মহিলাৰী তথা প্ৰমোদ বড়োৱে প্ৰচাৰ চলায়। ইফালে ভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আলোৱাৰে কাইলৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসমত উপস্থিত হ'ব। নেতাগৰাকীয়ে গুৱাহাটী, ডিব্ৰুগড়ৰ খোৱাং, গোলাঘাট আৰু যোৰহাটত নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি অসমৰ চহকী ঐতিহ্য আৰু বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ সহাৱস্থানৰ বিষয়ে উল্লেখ কৰি কয় যে অঞ্চলটোৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে কাম কৰিবলৈ তেওঁ দৃঢ় সংকল্পবদ্ধ। বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে ৰাজীৱ ভৱনত আয়োজিত এখন সভাত সাংবাদিকক সম্বোধন কৰি কয় যে অসমৰ জনসাধাৰণে এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ হকে ভোটদান কৰিব। আনহাতে বৰপেটা জিলাৰ চেঙাৰ গোমা ফুলবাৰীত কংগ্ৰেছ দলৰ এটা যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে অংশ লোৱা কাৰ্যসূচীত বিজেপি আৰু এ আই ইউ ডি এফৰ ভালেমান লোকে কংগ্ৰেছত যোগদান কৰে। এ আই ইউ ডি এফৰ প্ৰতিষ্ঠাপক নেতা ইলিমুদ্দিন দেৱানে এই কাৰ্যসূচীত কংগ্ৰেছত যোগদান কৰে। ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ লগতে বিধায়ক জাকিৰ হুছেইন ছিকদাৰ, আব্দুল ৰহিম আহমেদ, দিগন্ত বৰ্মন আৰু বৰপেটা জিলাৰ কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলামে নতুনকৈ যোগদান কৰা কৰ্মীসকলক দলটোলৈ আদৰণি জনায়। ডিব্ৰুগড় সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে। এই সন্দৰ্ভত প্ৰাৰ্থীগৰাকীয়ে কয় যে নিৰ্বাচনী যুঁজৰ ঊৰ্ধত জ্যেষ্ঠ আৰু কনিষ্ঠৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ তেওঁ দায়বদ্ধ।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক শুদ্ধ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি কাজিৰঙা সংসদীয় সমষ্টিৰ অন্তৰ্গত গোলাঘাট নিৰ্বাচনী জিলাত উপস্থিত হৈ জিলাখনত বিভিন্ন নিৰ্বাচন সম্পৰ্কীয় প্ৰস্তুতিৰ বুজ লয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰথমে জিলাখনৰ নিৰ্বাচনী কোষসমূহৰ দায়িত্বত থকা বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হয়। কোষসমূহৰ কাম কাজৰ খতিয়ান লৈ বিষয়াগৰাকীয়ে সমাগত নিৰ্বাচন সম্পূৰ্ণ স্বচ্ছ, দুৰ্নীতিমুক্ত, শান্তিপূৰ্ণ তথা সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ সকলোকে আহান জনায়। ইয়াৰ বিষয়াগৰাকীয়ে নিৰ্বাচনী জিলাখনৰ ৱেৰ হাউচ, ষ্ট্ৰং ৰুম, সামগ্ৰী বিতৰণ কেন্দ্ৰ আৰু ভোটগণনা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি সকলো প্ৰস্তুতিৰ বুজ লয়। বিজেপিয়ে আজি 45সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলীয় নেতাকৰ্মীসকলক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত আজি প্ৰধানমন্ত্ৰীয়ে দলৰ উত্তৰণত তেওঁলোকৰ কষ্ট, সংঘাত আৰু ত্যাগৰ বাবে ধন্যবাদ জনায়। তেওঁ কয় যে এন ডি এৰ এটা প্ৰধান অংশ হিচাপে দলে গৌৰৱ অনুভৱ কৰে। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দেশজুৰি দলক শক্তিশালী কৰাৰ বাবে জ্যেষ্ঠ নেতাসকলক কৃতজ্ঞতা জনায়। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইতো দলীয় কৰ্মকৰ্তাসকলে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। ডিব্ৰুগড় জিলাত প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক স্মৰণ কৰা হয়। দৰং জিলা বিজেপিৰ কাৰ্যালয়তো বিশেষ যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হয়। বৰপেটা জিলাত প্ৰতিষ্ঠা দিৱসৰ অংশ হিচাপে জিলা কাৰ্যালয়ৰ পৰা এটা পদযাত্ৰা উলিওৱা হয়। ইফালে গুৱাহাটীতো গুৱাহাটী মহানগৰ জিলা কাৰ্যালয়ত 45সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দলটোৰ ইতিহাস, সাফল্য আৰু উদ্দেশ্য তথা আকাংক্ষা বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হয়। নলবাৰী জিলা কাৰ্যালয়সহ 12টা মণ্ডল কাৰ্যালয় আৰু বুথ সভাপতি তথা দলীয় কৰ্মীসকলৰ ঘৰে ঘৰে উৎসৱমুখৰ পৰিৱেশত দলীয় পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। অসমৰ বিশিষ্ট গল্পকাৰ, গৱেষক, সাহিত্যিক, অভিধান প্ৰণেতা, ভূতত্ত্ববিদ ডঃ প্ৰণৱজ্যোতি ডেকাৰ আজি দেহাৱসান ঘটে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা সাহিত্যিকগৰাকীয়ে ৰাজ্যখনৰ বৌদ্ধিক ক্ষেত্ৰত কেইবাদশক ধৰি সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছিল। জ্যোতি দ্বিভাষিক অভিধানৰ প্ৰণেতা ডঃ ডেকাই বিগত বৰ্ষত শ্ৰেষ্ঠ গল্প নামৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটাৰেও সন্মানিত হৈছিল। সোণৰ চামুচ মুখত লৈ শীৰ্ষক বিক্ষিপ্ত আত্মজীৱনী গ্ৰন্থৰে অনুৰাগীক আপ্লুত কৰা সাহিত্যিকগৰাকীয়ে 2022 বৰ্ষত অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটাও লাভ কৰিছে। 1939 চনৰ 21 জুলাইত জন্মগ্ৰহণ কৰা সাহিত্যিকগৰাকীয়ে শৈশৱকালছোৱা পিতৃ তথা প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু সাহিত্যিক হলিৰাম ডেকাৰ সৈতে তেতিয়াৰ কলিকতাত অতিবাহিত কৰিছিল। কটন কলেজৰ পৰা আই এ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ডেকাই পাছলৈ ৰাছিয়াৰ লেনিনগ্ৰেড খনি বিদ্যালয়ৰ পৰা অৰ্থনৈতিক ভূতত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। 1964 চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি বিশ্ববিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰে। মৌলিক সাহিত্যৰ লগতে গৱেষণামূলক সাহিত্যৰ সৃষ্টিৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা তীক্ষ্ণধি লেখকগৰাকীয়ে চৰ্যাগীত আৰু বৌদ্ধতন্ত্ৰৰ লগতে বিভিন্ন ধৰ্মীয় বিষয়ক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰি এলানি গ্ৰন্থ ৰচনা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাহিত্যিকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিয়োগ জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি অভিহিত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সাহিত্যিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে। দৰঙৰ প্ৰাক্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে দৰং জিলাৰ ধুলাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত এই ঘটনা আম্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগত সেই সময়ত দৰঙৰ আৰক্ষী অধীক্ষক ৰায়ক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ লগতে ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দীক্ষিতা শৰ্মাৰ পৰা।
অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ মাজত মাত্ৰ ছটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। গ্ৰামাঞ্চলত জীয়াৰী বোৱাৰীয়ে হেঁপাহৰ বিহু বাহনখন বৈ উলিয়াইছে। তদুপৰি বিহুৰ বাবে জা জলপান পিঠা পনা প্ৰস্তুত কৰি অতিথিক আপ্যায়ন কৰিবলৈ সকলো সাজু হৈছে। গাঁওসমূহৰ লগতে গুৱাহাটী মহানগৰীতো ৰঙালী বিহুৰ বাবে আখৰাত শিল্পীসকল ব্যস্ত হৈ পৰিছে। ঠায়ে ঠায়ে বিহু নাচ ঢোলবাদন আদিৰ আখৰা অনুষ্ঠিত হৈছে। শিশুৰ পৰা ডেকা গাভৰুলৈ বহু লোকে বিহুৰ আখৰাত অংশ লৈছে। আনহাতে বিভিন্ন স্থানত মঞ্চ বিহু উদযাপনৰ বাবেও প্ৰস্তুতি অব্যাহত আছে। গুৱাহাটী মহানগৰী ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰ, সৰহমুখ, গণেশগুৰি, চানমাৰী, তেলতলাৰ লগতে বিভিন্ন স্থানত দুই তিনিদিনীয়াকৈ মঞ্চ বিহু উদযাপন কৰা হ'ব। ইয়াৰ সৈতে সংগতি ৰাখি বিহু নাচ, ঢোলবাদন আৰু বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ বহলপুৰত সাতদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু আৰু কোচ ৰাজবংশীয়সকলৰ বিচুৱা উদযাপন কৰা হ'ব। বহলপুৰ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি আৰু চিলাৰায় সমাজ কল্যাণ বিভাগৰ উদ্যোগত গোৱালপৰীয়া লোকনৃত্য আৰু কোচ ৰাজবংশীয়সকলৰ জনগোষ্ঠীয় নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত অঞ্চলটোৰ ভালেসংখ্যক কিশোৰী আৰু মহিলাই অংশগ্ৰহণ কৰিছে। ইপিনে বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত ৰঙালী বিহুৰ বাবে প্ৰস্তুতি চলিছে। অঞ্চলটোৰ ককিলাগুৰিৰ একাংশ মহিলাই পৰিয়ালৰ বাবে প্ৰস্তুত কৰাৰ লগতে বিহু পিঠা লাড়ু জলপান আদি বিক্ৰীৰো ব্যৱস্থা কৰিছে। ভালেমান অঞ্চলত আম্মসহায়ক গোটসমূহেও বিহুৰ পিঠা পনা, অন্যান্য থলুৱা খাদ্য, সাজপাৰ, লোকপ্ৰাদ্য আদি বিপণীও মুকলি কৰিছে। ৰঙালী বিহুৰ সমান্তৰালকৈ বড়ো জনগোষ্ঠীৰ লোকসকলে ৰংজাৰী বৈশাগু পালনৰ বাবেও সাজু হৈছে। বিটিআৰৰ বড়ো জনগোষ্ঠীৰ লোকসকলে এই উৎসৱৰ পালনৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ত তাত ৰঙালী বৈশাগু পালন কৰা হৈছে। সমাগত লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিভিন্ন প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচীসমূহ ৰাজ্যজুৰি অব্যাহত ৰখা হৈছে। এই উপলক্ষে মঙলদৈ জিলাৰ পুথিভঁৰালত সূক্ষ্ম পৰ্যবেক্ষকসকলৰ এখন দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিয়োগ কৰা 259 জন সূক্ষ্ম পৰ্যবেক্ষকক এই কাৰ্যসূচীত প্ৰশিক্ষণ দিয়া হয়। ইতিমধ্যে জিলাখনৰ দলগাঁও, মঙলদৈ আৰু চিপাচাৰ বিধানসভা সমষ্টিৰ ভোটগ্ৰহণকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। ইফালে জিলাখনত ভোটদাতা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ কোষ অৰ্থাৎ চুইপে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলাখনত তিনিটা বিধানসভা সমষ্টিত মুঠ 835টা ভোটগ্ৰহণ কেন্দ্ৰ আছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। হাইলাকান্দি জিলাৰ চুইপ অৰ্থাৎ পদ্ধতিগত ভোটাৰ শিক্ষণ তথা সজাগতা কাৰ্যসূচীৰ অধীনত জিলাখনৰ কাটলিচৰা অঞ্চলত আজি এখন বিশেষ ভোটাৰ সজাগতা সভাৰ আয়োজন কৰা হয়। কাটলিচৰা মহকুমা জিলা সংস্থা আৰু হাইলাকান্দি জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানত নতুন ভোটাৰসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সজাগতা ৰেলী আৰু বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰেলীত স্থানীয় জনসাধাৰণৰ লগতে ক্ৰীড়া ব্যক্তিত্বসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত ভোটদানৰ আৱশ্যকতা সন্দৰ্ভত ভোটাৰসকলক অৱগত কৰাৰ লগতে ভোটদানৰ সুবিধাৰ্থে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও জানিবলৈ দিয়া হয়। ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনৰ কাম কাজৰ পৰ্যবেক্ষণৰ উদ্দেশ্যে নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক জয়দীপ মুখোপাধ্যায়, নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক শংকৰলাল বাৰ্মা আৰু আৰক্ষী পৰ্যবেক্ষক টি উনিয়েন কিছু আও ডিফু আৱৰ্ত ভৱনত উপস্থিত হৈছে। নিৰ্বাচন কেন্দ্ৰিক অভিযোগ আৰু অনুসন্ধানৰ বাবে তেওঁলোকক যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দি বিষয়াগৰাকীয়ে অভিযোগকাৰীক 6900507068, 6900706816, 6900571167 নম্বৰত যোগাযোগ কৰিবলৈ আহান জনায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাত জয়পুৰত ৰাজস্থান ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তিতাবৰ, মৰিয়নি, আমগুৰি আৰু নাজিৰাত প্ৰচাৰ সভাত অংশগ্ৰহণ। কাইলৈ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ বিভিন্ন প্ৰচাৰ সভাত অংশগ্ৰহণৰ কাৰ্যসূচী। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ।